এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চলিত মাহতে দিল্লীত ছিংগাপুৰৰ উচ্চায়ুক্তক সাক্ষাৎ কৰিব বুলি আজি ডিব্ৰুগড়ত প্ৰকাশ কৰে। এই ঘটনাৰ তদন্তৰ বাবে ছিংগাপুৰ আৰক্ষীৰ সহায় বিচাৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে এই ঘটনাৰ ন্যায় প্ৰদানৰ বাবে অসম চৰকাৰ বদ্ধপৰিকৰ বুলিও মন্তব্য কৰে।
জুবিন গাৰ্গৰ গোটেই ঘটনাটো আমি ন্যায় প্ৰদান কৰিবলৈ বদ্ধপৰিকৰ। ছিংগাপুৰৰ লোকসকল নহাৰ বাবে আমাৰ কিছু সমস্যা হৈছে, কিন্তু নিশ্চিতভাৱে আমি ন্যায় প্ৰদান কৰিম। সাধাৰণতে আমি 3 মাহ আমাক সময় দিয়া হয়, নিৰ্ধাৰিত সময়ৰ ভিতৰতে আমি চাৰ্জশ্বীট দিবলৈ চেষ্টা কৰিম। কোনো দেশৰ আৰক্ষী আন এখন দেশত যাবৰ কাৰণে কোনো চৰকাৰে ভিছা নিদিয়ে। মই অক্টোবৰ মাহত ছিংগাপুৰৰ এম্বেচাদৰক সাক্ষাৎ কৰিম দিল্লীত, আৰু অসম আৰু ছিংগাপুৰৰ যি সম্পৰ্ক আছে তাৰ পৰা মই নিশ্চিত যে ছিংগাপুৰ আৰক্ষীৰ পৰা আমি সহায় পাম।
ইপিনে বিশেষ তদন্তকাৰী গোটে আজি শিল্পীগৰাকীৰ সম্বন্ধীয় ভাতৃ তথা বকো সমজিলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰি 7 দিনৰ জিম্মাত লয়। বিশেষ তদন্তকাৰী গোটে সন্দীপন গাৰ্গক যোৱা কেইবাদিনো ধৰি সোধা পোছাৰ অন্তত আজি তেওঁক গ্ৰেপ্তাৰ কৰে। কণ্ঠশিল্পী মানস ৰবীনক আজি উলুবাৰীৰ CID কাৰ্যালয়ত বিশেষ তদন্তকাৰী গোটে সোধা পোছা কৰে। শিল্পীগৰাকী জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত তেওঁৰ হাতত থকা প্ৰমাণ বিশেষ তদন্তকাৰী গোটক অৰ্পণ কৰে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। ছিংগাপুৰত এই ঘটনাৰ সময়ত উপস্থিত থকা প্ৰৱাসী অসমীয়া ৰূপকমল কলিতাকো আজি আৰক্ষীয়ে দ্বিতীয় দিনৰ বাবে সোধা পোছা কৰে। ৰাজ্য চৰকাৰৰ আহান মৰ্মে কালি তেওঁ গুৱাহাটীত CID কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছত প্ৰায় 6 ঘণ্টা ধৰি তেওঁক সোধা পোছা কৰা হৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড় সচিবালয়ৰ পৰা প্ৰতিখন জিলাৰ আয়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে এখন বৈঠকত মিলিত হয়। বৈঠকত যোৱা 24 ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত জুমৈৰ বিনন্দিনীত ভাগ লোৱা শিল্পী, মূল প্ৰশিক্ষক আৰু বিশেষজ্ঞসকলক সম্বৰ্ধনা আৰু মাননি প্ৰদান সন্দৰ্ভত আলোচনা কৰা হয়। উল্লেখযোগ্য যে অহা 16 অক্টোবৰত গুৱাহাটীত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা এটা অনুষ্ঠানত বৰাক উপত্যকাৰ 3খন জিলাৰ বাহিৰে আন সকলো জিলাৰ শিল্পী, মূল প্ৰশিক্ষক আৰু বিশেষজ্ঞসকলক এখন গামোচা, দক্ষতা প্ৰমাণপত্ৰ আৰু মুখ্যমন্ত্ৰীৰ প্ৰশস্তিপত্ৰৰে সম্বৰ্ধনা জনোৱা হ'ব। সেইদিনাই সকলোৰে বেংক একাউণ্টত প্ৰত্যক্ষ লাভালাভ হস্তান্তৰৰ জৰিয়তে 25,000 টকাকৈ প্ৰদান কৰা হ'ব। বৰাক উপত্যকাৰ শিল্পী আৰু মূল প্ৰশিক্ষকসকলক পৰৱৰ্তী সময়ত শিলচৰত সম্বৰ্ধনা আৰু মাননি প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি তিনিচুকীয়াত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত 14,301 আত্মসহায়ক গোটৰ হিতাধিকাৰীক চেক প্ৰদান কৰে। ইয়াৰ ভিতৰত গ্ৰামাঞ্চলৰ 10,654 আৰু নগৰাঞ্চলৰ 3,647 হিতাধিকাৰী আছে। ডঃ শৰ্মাই আজি ডিব্ৰুগড় জিলাত এটা স্বয়ংক্ৰিয় যান বাহন উপযোগিতা পৰীক্ষণ কেন্দ্ৰ মুকলি কৰে। অসম ৰাজ্যিক পৰিবহণ নিগম আৰু এপ্লাছ ITUV ইণ্ডিয়াৰ যৌথ উদ্যোগত প্ৰায় 12 কোটি টকা ব্যয় সাপেক্ষে এই পৰীক্ষণ কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছে। কেন্দ্ৰটো উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই কেন্দ্ৰটোৱে পথ দুৰ্ঘটনা হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এতিয়াৰ পৰা জনসাধাৰণে যান বাহনৰ উপযোগিতা পৰীক্ষণৰ বাবে জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়লৈ যাব নালাগে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। এই কেন্দ্ৰত প্ৰতি ঘণ্টাত 10খনকৈ গাড়ীৰ উপযোগিতা পৰীক্ষা কৰা হ'ব। অহা 10 অক্টোবৰত অসম আৰক্ষীৰ বিভিন্ন পদৰ পৰীক্ষাৰ চূড়ান্ত ফলাফলসমূহ ঘোষণা কৰা হ'ব। সেইদিনাই পুৱা 11:30 বজাত ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি পৰিষদৰ ৱেবছাইট www.slprbassam.in ফলাফলসমূহ উপলব্ধ হ'ব। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি পৰিষদে আজি এখন জাননীযোগে এই কথা ঘোষণা কৰিছে। পৰিষদে ঘোষণা কৰা অনুসৰি 10 অক্টোবৰত অসম আৰক্ষীৰ 144টা উপ পৰিদৰ্শক পদ, বেটাৰ সংগঠনৰ 7টা উপ পৰিদৰ্শক পদ, অসম কমাণ্ডো বেটেলিয়নৰ 51টা উপ পৰিদৰ্শক পদ আৰু 164টা কনিষ্টবল পদৰ লগতে অন্যান্য পদৰ পৰীক্ষাৰ ফলাফল এই ৱেবছাইটত উপলব্ধ হ'ব। ধাতৱীয় জৈৱিক পৰিকাঠামোৰ বিকাশৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান আৰু অষ্ট্ৰেলিয়াৰ 3গৰাকী বিজ্ঞানীলৈ 2025 বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা আগবঢ়োৱা হৈছে। ছুচুমু কিতাগাৱা, ৰিচাৰ্ড ৰবছন আৰু উমৰ এম য়াঘি নামৰ এই বিজ্ঞানীকেইগৰাকীয়ে গেছ আৰু অন্য ৰসায়ন প্ৰবাহিত হ'ব পৰা বৃহৎ ব্যৱধান বিশিষ্ট আণৱিক পৰিকাঠামো বিকশাই তুলিছে। ছুচুমু কিতাগাৱা হৈছে জাপানৰ কিয়োটো বিশ্ববিদ্যালয়ৰ অধ্যাপক।